প্রথম করিন্থিয়া অধ্যায় ১৩। যদিও মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাঁহ বা বাদ্য কৰি থকা তাল স্বৰূপ হৈছো। আৰু মই যদি ভাৱবাণী পাওঁ, সকলো নিগূঢ় তত্ত্ব আৰু সকলো বিদ্যা জানো, আৰু পৰ্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাস থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হবলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। প্ৰেমে অনেক দিন হহে, মৰমো কৰে। প্ৰেমে ঈৰ্ষা নকৰে, প্ৰেমে আত্মগৌৰৱ নকৰে, অহংকাৰো নকৰে, অশিষ্টাচৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহ'ব, কিন্তু ভাৱবাণী হলে তাৰ লোপ হ'ব। পৰভাষা হলে সেইবোৰ গুচিব, জ্ঞান হলে সিও লুপ্ত হ'ব, কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবুক্তিও খণ্ডমাত্ৰ। কিন্তু সম্পূৰ্ণতা উপস্থিত হলে সেই খণ্ডবোৰ লুপ্ত হ'ব। যেতিয়া মই শিশু আছিলো, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলো, শিশুৰ দৰে ভাবিছিলো, শিশুৰ দৰে বিবেচনাও কৰিছিলো। যেতিয়া বয়স পালো, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলো, কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছো, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হলো, তেনেকৈ সম্পূৰ্ণকৈ জানিম। এতিয়া বিশ্বাস, আশা, প্ৰেম এই তিনিটা থাকে, কিন্তু এইকেইটাৰ মাজত